লগতে মই ডলি দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, বিশ্ব ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰববী পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰিয়া মেগিগোৰ বেচিলিকাত সম্পন্ন কৰা হয়। যেতিয়া যুৱ প্ৰজন্মই ৰাষ্ট্ৰ নিৰ্মাণত ভাগ লয়, তেতিয়া ৰাষ্ট্ৰৰ বিকাশ খৰতকীয়া হয় আৰু সমগ্ৰ বিশ্বতে ই প্ৰভাৱ বিস্তাৰ কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰ সুৰক্ষাৰ স্বাৰ্থত সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু সৈন্য সঞ্চালনৰ বাতৰি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকলো চেনেলক পৰামৰ্শ জাৰি কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজন কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্ব ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰববী পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছাণ্টা মাৰিয়া মেগিগোৰ বেচিলিকাত সম্পন্ন কৰা হয়। বিভিন্ন ৰীতি নীতিৰে সম্পন্ন হোৱা দুঘণ্টাজোৰা এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধানসহ 2.5 লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। যোৱা 21 এপ্ৰিলত পোপ ফ্ৰান্সিছৰ দেহাৱসান ঘটিছিল। পোপ ফ্ৰান্সিছৰ প্ৰতি সন্মান জনাই ভাৰতে 22-23 এপ্ৰিল আৰু আজি তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। যেতিয়া যুৱ প্ৰজন্মই ৰাষ্ট্ৰ নিৰ্মাণত ভাগ লয়, তেতিয়া ৰাষ্ট্ৰৰ বিকাশ খৰতকীয়া হয় আৰু সমগ্ৰ বিশ্বতে ই প্ৰভাৱ বিস্তাৰ কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। তেওঁ কয় যে দেশৰ যুৱ প্ৰজন্মই তেওঁলোকৰ কষ্ট আৰু উদ্ভাৱনৰ জৰিয়তে বিশ্বক ভাৰতৰ সম্ভাৱনাৰ উমান দিছে। ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে চৰকাৰৰ বিভিন্ন বিভাগত নতুনকৈ নিযুক্তি পোৱা 51,000তকৈ অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ পাছত নিয়োগমেলাত প্ৰধানমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে নিযুক্তি পত্ৰ লাভ কৰা যুৱক যুৱতীসকলৰ ৰাষ্ট্ৰৰ অৰ্থনীতি, আভ্যন্তৰীণ সুৰক্ষা, আধুনিক আন্তঃগাঁথনি বিকশাই তোলা আৰু শ্ৰমিকসকলৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত গধুৰ দায়িত্ব আছে। তেওঁ লগতে উল্লেখ কৰে যে তেওঁলোকে নিজৰ কৰ্ম যিমান সততাৰে কৰিব, বিকশিত ভাৰতৰ যাত্ৰাক দেশক সিমানে আগবঢ়াই নিব। কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি দায়িত্বশীল আৰু প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ যুৱ সমাজৰ প্ৰতি আহ্বান জনাইছে। বিশাখাপট্টনমৰ সাগৰমালা প্ৰেক্ষাগৃহত আজি আয়োজিত ৰোজগাৰ মেলাত 250গৰাকী নৱনিযুক্ত প্ৰাৰ্থীক উদ্দেশ্যি ভাষণ দি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ নৱনিযুক্ত প্ৰাৰ্থীসকলক ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ অৰ্থ বাস্তৱায়িত কৰাৰ বাবে নিষ্ঠা আৰু প্ৰতিশ্ৰুতিবদ্ধতাৰে কাম কৰিবলৈ আহ্বান জনায়। চৰকাৰে বিমান সংস্থাসমূহক যাত্ৰী নিৰাপত্তা, সুৰক্ষা তথা যাত্ৰাৰ সুচলতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। বিমান পৰিবহণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি শেহতীয়া ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত কিছু স্থানত আন্তঃৰাষ্ট্ৰীয় বিমান পথ ব্যৱহাৰত নিষেধাজ্ঞা আৰোপিত হোৱাৰ বাবে কেইবাখনো বিমানৰ যাত্ৰাপথ সলনি কৰা হৈছে। ইয়াৰ ফলত বিমান যাত্ৰা দীঘলীয়া হৈ পৰাৰ লগতে কাৰিকৰী কাৰণত যাত্ৰাপথত ৰবলগীয়া হোৱাৰ সম্ভাৱনাও দেখা গৈছে। মন্ত্ৰালয়ে বিমান সংস্থাসমূহক যাত্ৰাপথৰ সাল সলনি, দীঘলীয়া যাত্ৰা তথা যাত্ৰাপথত ৰবলগীয়া স্থান সন্দৰ্ভত যাত্ৰীসকলক সবিশেষ জনাবলৈ নিৰ্দেশ দিছে। যাত্ৰীসকলে বিমানবন্দৰত উপস্থিত হৈ চেক ইন কৰা, বিমানত প্ৰৱেশ কৰাৰ সময়ত তথা ডিজিটেল মাধ্যমেৰে যাত্ৰীসকলক এইসমূহ তথ্য অৱগত কৰাবলৈ বিমান সংস্থাসমূহক নিৰ্দেশ দিয়া হৈছে। তদুপৰি যাত্ৰাপথত যথেষ্ট খাদ্যবস্তু, পানীকে ধৰি যাৱতীয় প্ৰয়োজনীয় সামগ্ৰীসমূহ মজুত ৰাখিবলৈও বিমান সংস্থাসমূহক নিৰ্দেশ দিয়া হৈছে। মন্ত্ৰালয়ে চিকিৎসা সাহায্য সামগ্ৰী মজুত ৰাখিবলৈ বিমান সংস্থাসমূহক নিৰ্দেশ দিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰ সুৰক্ষাৰ স্বাৰ্থত সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু সৈন্য সঞ্চালনৰ বাতৰি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকলো চেনেলক পৰামৰ্শ জাৰি কৰিছে। মন্ত্ৰালয়ে লগতে প্ৰতিৰক্ষা অভিযান আৰু গতিবিধি সম্পৰ্কীয় সূত্ৰ আধাৰিত তথ্য সন্দৰ্ভত বা বাতৰি প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। সময়ৰ পূৰ্বে সংবেদনশীল তথ্য সদৰি কৰিলে দেশ বিৰোধী শক্তিসমূহৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হ'ব পাৰে আৰু অভিযানৰ ফলপ্ৰসূতা তথা সুৰক্ষা কৰ্মীসকলৰ নিৰাপত্তালৈ ভাবুকি আহিব পাৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সম্প্ৰচাৰ মন্ত্ৰালয়ে কৈছে যে পূৰ্বৰ ঘটনাক্ৰমে দায়িত্বশীল বাতৰি পৰিৱেশনৰ গুৰুত্ব প্ৰতিপন্ন কৰিছে। কাৰ্গিল যুদ্ধ, 26 নৱেম্বৰৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণ আৰু কান্দাহাৰ অপহৰণৰ দৰে ঘটনাৰ সময়ত বাধাহীন সম্প্ৰচাৰে ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছিল। কোনো অনুষ্ঠানত সুৰক্ষা বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ কৰিব নালাগে বুলি কেবল টেলিভিছন নেটৱৰ্ক সংশোধনী নিয়মাৱলীত স্পষ্টভাৱে উল্লেখ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 121 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী, DD নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলতো এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ ঠিক পাছতেই আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজন কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এইবেলি 50গৰাকীকৈ যাত্ৰীৰ মুঠ 5টা দলে উত্তৰাখণ্ডৰ মাজেৰে লিপুলেখ পাছ হৈ এই যাত্ৰাত অংশ লোৱাৰ লগতে 50গৰাকীকৈ যাত্ৰীৰ মুঠ 10টা দলে ছিকিমৰ মাজেৰে নাথুলা পাছ হৈ এই যাত্ৰা কৰিব। আগ্ৰহীসকলে kmy.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন জনাব পাৰিব। আবেদনকাৰীসকলৰ মাজৰ পৰা নিৰপেক্ষ পদ্ধতিৰে কম্পিউটাৰৰ সহায়ত যাত্ৰী নিৰ্বাচন কৰা হ'ব। এই নিৰ্বাচন প্ৰক্ৰিয়াত পুৰুষ তথা মহিলা যাত্ৰী বাছনি কৰোতে সমতা ৰক্ষা কৰা হ'ব। 2015 চনৰে পৰা অনলাইন আবেদন গ্ৰহণ পদ্ধতিৰে এই বাছনি প্ৰক্ৰিয়া অব্যাহত আছে বুলি উল্লেখ কৰি মন্ত্ৰালয়ে প্ৰকাশ কৰে যে সম্পূৰ্ণৰূপে কম্পিউটাৰৰ মাধ্যমেৰে যাত্ৰী নিৰ্বাচন কৰা হয়। আবেদনকাৰীসকলে ফেক্স বা পত্ৰ প্ৰেৰণৰ প্ৰয়োজন নাই বুলিও মন্ত্ৰালয়ে সদৰি কৰিছে। সমগ্ৰ দেশৰ বিদ্যুতৰ চাহিদা পূৰণ কৰিবলৈ শক্তি মন্ত্ৰালয় প্ৰতিশ্ৰুতিবদ্ধ বুলি কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰ লালে আশ্বাস দিছে। ছিকিমৰ গেংটকত আজি উত্তৰ পূৰ্বাঞ্চলৰ শক্তি মন্ত্ৰীসকলৰ আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যুতৰ উৎপাদন বৃদ্ধি পালে কৰ্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হ'ব। তেওঁ কয় যে উত্তৰাখণ্ড, হিমাচল প্ৰদেশ আৰু জম্মু কাশ্মীৰকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ পাৰ্বত্য ৰাজ্যসমূহক আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে সমতল এলেকাৰ তুলনাত অধিক ধন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে ছিকিম আৰু অৰুণাচল প্ৰদেশৰ জলবিদ্যুৎ খণ্ডত অপাৰ সুযোগ আছে। বিদ্যুৎ উৎপাদন, সৰবৰাহ আৰু বিতৰণ সম্পৰ্কীয় বিষয়সমূহক লৈ আজিৰ বৈঠকত আলোচনা কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাং আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ শক্তিমন্ত্ৰীসকল বৈঠকত উপস্থিত থাকে। প্ৰসিদ্ধ ইতিহাসবিদ তথা ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ডঃ এম জি এছ নাৰায়ণনৰ আজি পুৱা কোঝিকডে দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 92 বছৰ। প্ৰখ্যাত শৈক্ষিক তথা ৰাজনৈতিক বিশ্লেষক ডঃ নাৰায়ণনে প্ৰায় 14 বছৰকাল কালিকট বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰববী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ভাৰতীয় ইতিহাস সভাৰ প্ৰধান সচিব হিচাপে নিৰ্বাচিত হোৱাৰ লগতে পাছলৈ সভাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। লণ্ডনৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজৰ তেওঁ কমনৱেলথ একাডেমিক ষ্টাফ ফেলো আছিল। তদুপৰি মস্কো, লেনিংৰাড, মেক্সিকো আৰু টকিঅ'ৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ তেওঁ আমন্ত্ৰিত অধ্যাপক আছিল। ডঃ নাৰায়ণনে ৰচনা কৰা কেইবাখনো উল্লেখযোগ্য গ্ৰন্থ হৈছে চৰিত্ৰ পৰিচয়ম, সাহিত্য অপৰাধংগল, কোঝিকডিণ্টে কাধা আৰু জনাধিপত্যম, কমিউনিচেৱম ইত্যাদি। আইজলৰ মুৱালপুৰী ৰাজীৱ গান্ধী ষ্টেডিয়ামৰ পৰা আজি পুৱাৰ ভাগত প্ৰথম আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন আৰম্ভ হয়। এই কাৰ্যসূচীত 1500তকৈ অধিক লোকে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ বিভিন্ন শিতানত মুঠ 10,00,000 টকাৰ পুৰস্কাৰ আগবঢ়োৱা হয়। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙে ভৱিষ্যতে ব্যাপক পৰিসৰত এই প্ৰতিযোগিতা আয়োজনৰ আশা প্ৰকাশ কৰে। ক্ৰীড়া আৰু যুৱ সেৱা মন্ত্ৰী পু লালংঘিংলোভা মাৰে পৰৱৰ্তী আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন অহা বছৰৰ 14 ফেব্ৰুৱাৰীত আয়োজিত হ'ব বুলি ঘোষণা কৰে। ইৰাণৰ দক্ষিণ প্ৰান্তৰ বন্দৰ আব্বাছ চহৰৰ শ্বাহিদ ৰাজাই বন্দৰত আজি হোৱা এটা বিস্ফোৰণত 400ৰো অধিক লোক আহত হৈছে। নেশ্যনেল ইৰাণিয়ান পেট্ৰলিয়াম ৰিফাইন এণ্ড ডিষ্ট্ৰিবিউচন কোম্পানীয়ে প্ৰকাশ কৰা মতে বিস্ফোৰণৰ ফলত তেল উৎপাদন আৰু পৰিবহণৰ কামত কোনো প্ৰভাৱ পৰা নাই। ওমানত ইৰাণ আৰু আমেৰিকাৰ মাজত পাৰমাণৱিক আলোচনাৰ তৃতীয় ৰাউণ্ড আৰম্ভ হোৱাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হৈছে। IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পাঞ্জাব কিংছে 8খন খেলৰ 5খনত জয়লাভ কৰি বৰ্তমান পইণ্ট তালিকাৰ 5ম স্থানত আছে। কলকাতা নাইট ৰাইডাৰ্ছ 8খন খেলৰ 3খনত জয়লাভ কৰি 7ম স্থানত আছে। চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত কালি অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে 5 উইকেটত চেন্নাই ছুপাৰ কিংছক পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে 8 উইকেট হাতত থকা অৱস্থাতে 155 ৰাণৰ নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজস্থান, মধ্যপ্ৰদেশ, হাৰিয়ানা আৰু পাঞ্জাব পৰৱৰ্তী 4দিনত গ্ৰীষ্মপ্ৰৱাহৰ কবলত পৰিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে কাইলৈ পৰ্যন্ত উত্তৰ পূৰ্বাঞ্চলৰ ঠাইবিশেষে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বিশ্বৰ ৰোমান কেথলিক গীৰ্জাঘৰৰ মুৰববী পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছান্টা মাৰিয়া মেগিগোৰ বেচিলিকাত সম্পন্ন কৰা হয়। যেতিয়া যুৱ প্ৰজন্মই ৰাষ্ট্ৰ নিৰ্মাণত ভাগ লয় তেতিয়া ৰাষ্ট্ৰৰ বিকাশ খৰতকীয়া হয় আৰু সমগ্ৰ বিশ্বতে ই প্ৰভাৱ বিস্তাৰ কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰ সুৰক্ষাৰ স্বাৰ্থত সন্ত্ৰাসবাদ বিৰোধী অভিযান আৰু সৈন্য সঞ্চালনৰ বাতৰি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকলো চেনেলক পৰামৰ্শ জাৰি কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত কৈলাশ মানসৰোবৰ যাত্ৰা চলিত বৰ্ষৰ জুনৰ পৰা আগষ্টলৈ আয়োজন কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে আৰু IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত কিছু সময়ৰ পাছত কলকাতা নাইট ৰাইডাৰ্ছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।